এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অৰুণাচল প্ৰদেশৰ 27টা স্থানক চীনে নতুন নামেৰে নামাকৰণ কৰাৰ প্ৰচেষ্টাক ভাৰতৰ স্পষ্টভাৱে অস্বীকাৰ, কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 3খন ৰাজ্যত 4-দিনীয়া ভ্ৰমণসূচীৰে নগাঁও জিলাৰ কাঞ্চনজুৰিত উপস্থিত, অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটা সেনাবাহিনীৰ সফলতাক লৈ আকাশবাণীৰ বিশেষ শৃংখলা, দিছপুৰৰ জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰুণোজ পেগুৰ পৰ্যালোচনা বৈঠক, আৰু বেংককত অনুষ্ঠিত থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ অৱতীৰ্ণ। অৰুণাচল প্ৰদেশৰ 27টা স্থানক চীনে নতুন নামেৰে নামাকৰণ কৰাৰ প্ৰচেষ্টাক ভাৰতে স্পষ্টভাৱে অস্বীকাৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই প্ৰসংগত কয় যে নামাকৰণ কৰিলে সত্য সলনি নহয়, চীনৰ এনেধৰণৰ কাৰ্য মুঠেও গ্ৰহণযোগ্য নহয় আৰু ই ভাৰতৰ সুসংগত আৰু সিদ্ধান্তবাদী স্থিতিৰ সম্পূৰ্ণ বিপৰীত বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে অৰুণাচল প্ৰদেশ ভাৰতৰ অভিন্ন আৰু অবিচ্ছেদ্য অংগ আৰু আগলৈ হৈ থাকিব। সেই স্পষ্ট আৰু ধ্ৰুৱ সত্যক এখন দেশৰ অযুক্তিকৰ নামাকৰণে সলনি কৰিব নোৱাৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি চীনে এনেধৰণৰ কাৰ্যকলাপ কৰি অহাৰ উপৰি যোৱা বছৰৰ এপ্ৰিলত ৰাজ্যখনৰ কেইবাটাও স্থানৰ নামাকৰণ কৰি এখন তালিকা প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে নাম সৃষ্টি কৰিলে বাস্তৱ সলনি হৈ নাযায় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। উল্লেখযোগ্য যে চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰালয়ে অৰুণাচলৰ 15খন পৰ্বত, 5টা আৱাসিক এলেকা, 4টা গিৰিপথ, 2খন নদী আৰু 1টা হ্ৰদৰ নতুনকৈ নামাকৰণ কৰিছে। চীনা, তিব্বতী, পিনয়ীন আদি অঞ্চলৰ বৈশিষ্ট্য আৰু স্থানীয় ভাষাৰ সৈতে সংগতি ৰাখি ঠাইসমূহৰ নামাকৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীৰে গোৱালপাৰা জিলাত উপস্থিত হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত নিৰ্মাণ হ'বলগীয়া চিকিৎসা মহাবিদ্যালয় আৰু তাপবিদ্যুৎ প্ৰকল্পৰ বাবে আবণ্টিত ভূমি পৰিদৰ্শন কৰিব। জিলাখনত মুখ্যমন্ত্ৰীৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত এয়া আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰশিদুল হুছেইন।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও কাৰ্যসূচী হাতত লৈ গোৱালপাৰা জিলাত ভ্ৰমণ কৰিব। ভ্ৰমণসূচী মতে আজি দুপৰীয়া মুখ্যমন্ত্ৰীগৰাকী হেলিকপ্টাৰেৰে গোৱালপাৰাৰ জি টি এছ খেলপথাৰত উপস্থিত হৈ তাৰ পৰা তেওঁ পোনে পোনে আগিয়াৰ বালিজানাত যাব। তাত তেওঁ গোৱালপাৰাত নিৰ্মাণ হ'ব লগা চিকিৎসা মহাবিদ্যালয়ৰ মাটি আৰু গোৱালপাৰাত স্থাপন হ'ব লগা তাপ বিদ্যুৎ প্ৰকল্পৰ মাটি নিৰীক্ষণ কৰিব। ইয়াৰ পিছতে তেওঁ মৰণৈত থকা মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰ পৰিদৰ্শন কৰিব। অৱশ্যে প্ৰতিকূল বতৰৰ বাবে মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণসূচীৰ সালসলনিও হ'ব পাৰে।
কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 3খন ৰাজ্যৰ 4-দিনীয়া ভ্ৰমণসূচীৰে কালি বিয়লি নগাঁও জিলাৰ কাঞ্চনজুৰিত উপস্থিত হয়। কৃষিমন্ত্ৰী অতুল বৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক পৰিয়ালসহ আদৰণি জনায়। এই ভ্ৰমণে অসমৰ কৃষি আৰু উদ্যান শস্য খণ্ডলৈ নতুন সম্ভাৱনা কঢ়িয়াই অনাৰ লগতে কৃষকসকলৰ বাবে বিকাশ আৰু সহযোগিতাৰ নতুন পথ প্ৰশস্ত কৰিব বুলি মন্ত্ৰী বৰাই আশা প্ৰকাশ কৰে। এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৃষি, উদ্যান শস্য, পশুপালন আৰু গ্ৰামোন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰ্যালোচনা কৰাৰ লগতে ভালেমান প্ৰকল্প উদ্বোধন কৰিব। তেওঁ ভালেসংখ্যক কৃষক তথা হিতাধিকাৰীৰ সৈতেও মত বিনিময় কৰিব। মন্ত্ৰীগৰাকীয়ে 29 মে'ত দেশজুৰি আৰম্ভ হ'বলগীয়া বিকশিত কৃষি সংকল্প অভিযানত ৰাজ্যসমূহৰ সহযোগিতা সম্পৰ্কেও আলোচনা কৰিব। আজি শ্ৰীচৌহানে মিজোৰামত কৃষি মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত অংশ লৈ দুপৰীয়াৰ ভাগত নাগালেণ্ডৰ জুলুকিস্থিত পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন মহাবিদ্যালয়ৰ প্ৰশাসনিক আৰু শৈক্ষিক ভৱন মুকলি কৰিব। কাইলৈ মন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ লগতে ৰাজ্যখনৰ কৃষিমন্ত্ৰী আৰু সাংসদসকলৰ সৈতে মত বিনিময় কৰিব। পৰহিলৈ শ্ৰীচৌহানে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশ ল'ব। এই ভ্ৰমণকালত তেওঁ কামাখ্যা মন্দিৰো দৰ্শন কৰিব। অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাক জনসাধাৰণৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে আকাশবাণীৰ বাতৰি বিভাগে এলানি বিশেষ শৃংখলা প্ৰচাৰৰ ব্যৱস্থা কৰিছে। এই অনুসৰি আকাশবাণী দিল্লী কেন্দ্ৰই পৰমবীৰ চক্ৰ লাভ কৰা দেশৰ বীৰ সেনানীসকলৰ বীৰগাথা আজিৰে পৰা প্ৰতিখন বাতৰি বুলেটিনত প্ৰচাৰ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগেও সৈনিকসকলৰ সন্মানাৰ্থে আজিৰে পৰা বাতৰি বুলেটিনসমূহত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰ কৰিবলৈ লৈছে। আজিৰ বুলেটিনত আমি 1971 চনৰ বাংলাদেশ মুক্তিযুদ্ধত অংশগ্ৰহণ কৰা বৰাক উপত্যকাৰ বীৰ সেনা আৰ কে বীৰেন সানাৰ গাথা লৈ আহিছো। কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিৰ অন্তৰ্গত জাৰিলতলা গাঁৱত অৱসৰপ্ৰাপ্ত সেনা সানাই 28 বছৰৰ ভাৰতীয় সেনাত সেৱা আগবঢ়াইছিল। চিলেটত নিয়োজিত সানা আৰু তেওঁৰ সহযোদ্ধাসকলে মুক্তি বাহিনীৰ সৈতে একেলগে পাকিস্তানী বাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। সেই যুদ্ধৰ কথা স্মৰণ কৰি সানাই শিলচৰৰ পৰা আমাৰ কাছাৰৰ সংবাদদাতা আখিৰাণী দাসৰ আগত এইদৰে কয়।
उनके गन को कलेक्शन करने के लिए लड़के लोग आए थे। बातचीत करते करते वो लोग बोला, हम लोगों को तो इधर लाया गया है नौकरी देने के लिए, हमको प्रॉमिस किया इधर नौकरी होगा, तुम लोग चलो। मगर इधर आकर के हम लोग स्टूडेंट्स 71 का और अभी का ये जो है, अभी के जो हमारा गवर्नमेंट आर्म्स एंड इक्विपमेंट जो हमारे सोल्जर्स का और हमारे डिफेंस के हाथ में जो है, ये कहीं भी वर्ल्ड के किसी भी किसी के साथ फेस कर सकता है। मगर पहले जो आर्म्स एंड इक्विपमेंट था ये बहुत कमजोर था, बहुत कमजोर था। उस टाइम पर लड़ाया हुआ था, मॉरल स्ट्रांग था। उस टाइम का जो सोल्जर जो ये लड़ा था, मॉरली स्ट्रांग होकर के ये लड़ा था। आर्म्स एंड इक्विपमेंट पर ऊपर डिपेंड नहीं करके ये लोग अपने मॉरल के ऊपर डिपेंड करके वो लोग फाइट किया था।
তেওঁ কয় যে বৰ্তমান উত্তেজনা কোনো কাৰণতে পূৰ্ণ যুদ্ধলৈ নাযায়। পাকিস্তান ভাৰতীয় সেনাৰ শক্তিৰ বিষয়ে ভালদৰে অৱগত বুলি তেওঁ মন্তব্য কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পৰহিলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত, 18 মে'ৰ সন্ধিয়া 7:45 প্ৰচাৰ হ'বলগীয়া সংবাদ চলন্তিকাটো কেইবাগৰাকী বীৰ যোদ্ধাৰ অভিমত প্ৰচাৰ কৰিব। দেশৰ সুৰক্ষাৰ বাবে সেনাবাহিনীয়ে কৰা ত্যাগ আৰু বলিদানৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি 11 দিনীয়া শৌৰ্য সন্মান যাত্ৰা শীৰ্ষক ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী অব্যাহত আছে। অসম প্ৰদেশ বিজেপিয়ে কালি গুৱাহাটীৰ আদাবাৰীৰ অটল উদ্যানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ ত্ৰিৰংগ যাত্ৰা উলিয়ায়। বিজেপিৰ নেতাকৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই যাত্ৰাৰ শুভাৰম্ভ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ বিজুলী কলিতা মেধিকে ধৰি দলৰ কৰ্মকৰ্তাসকলে হাতে হাতে পতাকা লৈ বন্দে মাতৰম ধ্বনি দি এই যাত্ৰাত অংশ লয়। ত্ৰিৰংগ যাত্ৰাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অপাৰেচন সিন্দুৰৰ জৰিয়তে সেনাই গৌৰৱ আৰু পৰাক্ৰমৰ নিদৰ্শন দাঙি ধৰিছে। ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচীত সেনাবাহিনীৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়াইও অংশগ্ৰহণ কৰে। এই যাত্ৰাৰ সৈতে সংগতি ৰাখি সন্ধিয়া বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অপাৰেচন সিন্দুৰ তথা ভাৰতবৰ্ষৰ এই গৌৰৱময় ক্ষণ সন্দৰ্ভত এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই প্ৰদৰ্শনী মুকলি কৰি এইদৰে কয়।
আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমি গুৱাহাটীত ত্ৰিৰংগ যাত্ৰা অনুষ্ঠিত কৰিছিলো। অসম বৈভৱ আৰু সেনাবাহিনীৰ প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংসদ বিজুলী কলিতা মেধিকে আদি কৰি আমি সকলোৱে এই ত্ৰিৰংগ যাত্ৰাটো অংশগ্ৰহণ কৰিছিলো। ত্ৰিৰংগ যাত্ৰা আমি জিলাৰ পৰা মণ্ডলৰ পৰা বুথলৈকে লৈ যাব খুজিছো, কাৰণ পাকিস্তানে এনেকুৱা ধৰণৰ ঘটনা যে আজিয়ে কৰি বাদ দিব তেনে নহয়। আমি যাতে সদা সচেতন আৰু সদা সষ্টম হৈ থাকো, তাৰ বাবে এই ত্ৰিৰংগ যাত্ৰাইও আমাক যথেষ্ট অনুপ্ৰাণিত কৰিব। মই অসমবাসী ৰাইজক এই ত্ৰিৰংগ যাত্ৰাৰ কাৰ্যসূচীটো অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাম।
শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে কালি দিছপুৰৰ জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025-26 বৰ্ষৰ বাবে বাজেট ধাৰ্য কৰা আঁচনিসমূহৰ সামগ্ৰিক পৰ্যালোচনা কৰা হয়। নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ চাইকেল বিতৰণ, মুখ্যমন্ত্ৰীৰ নিযুত ময়না আঁচনি, শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তি, উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হাইস্কুলৰ শৈক্ষিক আৰু আন্তঃগাঁথনিৰ পৰিৱেশ মূল্যায়নৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। লগতে 25খন বড়ো মাধ্যমৰ মধ্য ইংৰাজী বিদ্যালয়ক আদৰ্শ হাইস্কুললৈ উন্নীতকৰণৰ যাৱতীয় অগ্ৰগতিৰ বিষয়ে বুজ লোৱাৰ উপৰি টিউটৰৰ মজুৰি আৰু শিক্ষকলৈ পদোন্নতি সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে প্ৰধান শিক্ষক আৰু অধ্যক্ষ বাছনি প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বিষয়েও বুজ লয়। বিদ্যালয় শিক্ষাৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত পৰিচালিত বিভিন্ন কাম কাজৰ দ্ৰুত ৰূপায়ণত গুৰুত্ব আৰোপ কৰা বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসম আৰক্ষীয়ে ৰাজ্যজুৰি মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। শ্ৰীভূমি আৰক্ষীয়ে কালি অভিযান চলাই 3,50,00,000 টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হয়। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে জিলাখনৰ নীলাম বজাৰ ৰেল ষ্টেচনত অভিযান চলাইছিল। আৰক্ষীৰ এই অভিযানত 616 গ্ৰামৰো অধিক মাদক দ্ৰব্য জব্দ হোৱাৰ লগতে দুগৰাকী মহিলা মাদক দ্ৰব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যন্ত আৰক্ষীয়ে দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত বিভিন্ন জিলাৰ পৰা 61 জন লোকক গ্ৰেপ্তাৰ কৰিছে। শোণিতপুৰ আৰু শ্ৰীভূমি জিলাৰ পৰা 4 জনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীৰ এই অভিযানত কাছাৰ জিলাৰ পৰা সৰ্বাধিক দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত 8জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হয়। লগতে ধুবুৰী জিলাৰ পৰাও 7জন লোকক আৰক্ষীয়ে একে অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে। গোৱালপাৰা, হাইলাকান্দি, লখিমপুৰ আৰু বৰপেটা জিলাৰ পৰা 3জনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দৰং, গোলাঘাট, শিৱসাগৰ, বঙাইগাঁও আৰু ওদালগুৰি জিলাত আৰক্ষীৰ অভিযানত 1জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হয়। হোজাই, কাৰ্বি আংলং, কোকৰাঝাৰ, কামৰূপ, নগাঁও, মৰিগাঁও, দক্ষিণ শালমাৰা, বিশ্বনাথ আৰু তামোলপুৰ জিলাৰ পৰা 2জনকৈ লোকক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীয়ে এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টিগোচৰ হোৱাৰ মাত্ৰে প্ৰশাসনক অৱগত কৰিবলৈ আহান জনায়। বেংককত অনুষ্ঠিত থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ অৱতীৰ্ণ হ'ব। পুৰুষৰ ছিংগলছত থাৰুণ মন্নেপল্লী ডেনমাৰ্কৰ এণ্ডাৰ্ছ এণ্টনছেনৰ সন্মুখীন হ'ব। মন্নেপল্লীয়ে মালয়েছিয়াৰ জাষ্টিন হোক 21-19, 21-16 গেমত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। মহিলাৰ ছিংগলছত মালবিকা বনচুৰ থাইলেণ্ডৰ ৰটচানকো ইণ্টাননৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে উন্নতি হুদা থাইলেণ্ডৰ পোৰ্ণপাভী চচুৱঙৰ আৰু আকাৰ্চি কাশ্যপ থাইলেণ্ডৰে আন এগৰাকী খেলুৱৈ সুপনিদা কটেথাঙৰ সন্মুখীন হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাবাই দেশৰ 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপথ গ্ৰহণ, বিজেপিৰ ত্ৰিৰংগ যাত্ৰা, চীনে অৰুণাচলৰ 27টা স্থানৰ নাম সলনি কৰা, ভাৰতৰ প্ৰথমগৰাকী সদস্য হিচাপে অসম কন্যা ডঃ উপাসনা মহন্তৰ কেম্ব্ৰিজ ইণ্টাৰনেশ্যনেল ষ্ট্ৰেটেজিক হায়াৰ এডুকেশ্যন এডভাইজৰী কাউন্সিলত নিযুক্তি, পঞ্চায়ত নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল প্ৰকাশ আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। ভাৰতৰ দুশ্চিন্তা বৃদ্ধি কৰি মহম্মদ ইউনিছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে সামৰিক শক্তি বৃদ্ধিৰ চেষ্টা চলোৱা বাতৰিটো আজি দৈনিক অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। শেহতীয়া সংঘৰ্ষত পাকিস্তানক সহায় কৰাৰ বাবে তুৰস্কৰ সৈতে ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটাৰ বাতৰিটো অসমে প্ৰতিদিন কাকতে, যুদ্ধত পাকিস্তানক সহায় কৰাৰ পৰিণতি, তুৰস্কৰে সকলো বাণিজ্যিক সম্পৰ্ক বন্ধ কৰাৰ দিশে ভাৰত শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিত আমাৰ অসম কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে ভাৰতৰ আক্ৰমণত পৰিয়ালৰ সদস্য হেৰুওৱা মাছুদ আজহাৰক পাকিস্তান চৰকাৰে 14 কোটি টকা প্ৰদানৰ বাতৰিটোক অসমীয়া প্ৰতিদিন, আমাৰ অসম, দৈনিক অগ্ৰদূত আদি কাকতে ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ অধ্যাপক উদয়াদিত্য ভৰালীক অহা 18 মে'ত চলিত বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হ'ব বুলি এটা বাতৰি আজি দৈনিক জনমভূমি কাকতৰ লগতে কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ইপিনে বিধায়ক আমিনুল ইছলামক জামিন লাভ কৰাৰ পাছতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰাৰ বাতৰিটোক দ্য চেণ্টিনেল কাকতে MLA আমিনুল ইছলাম ৰিয়েল এষ্টেট আণ্ডাৰ NSA শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক নিয়মীয়া বাৰ্তা, অসমীয়া খবৰ আৰু দি আছাম ট্ৰিবিউন কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আমি বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দীঘলা গাঁও নিবাসী তথা নাহৰকটীয়া পৌৰসভাৰ 7নম্বৰ ৱাৰ্ডৰ সদস্য পৰশমণি হাজৰিকাৰ যোৱা নিশা নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 48 বছৰ। সাংস্কৃতিক কৰ্মী আৰু সামাজিক দায়বদ্ধ ব্যক্তি হাজৰিকাৰ মৃত্যুত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈকে ধৰি বিভিন্ন দল, সংগঠন আৰু ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অৰুণাচল প্ৰদেশৰ 27টা স্থানক চীনে নতুন নামেৰে নামাকৰণ কৰাৰ প্ৰচেষ্টাক ভাৰতৰ স্পষ্টভাৱে অস্বীকাৰ। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 3খন ৰাজ্যত 4দিনীয়া ভ্ৰমণসূচীৰে নগাঁও জিলাৰ কাঞ্চনজুৰিত উপস্থিত। অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটা সেনাবাহিনীৰ সফলতাক লৈ আকাশবাণীৰ বিশেষ শৃংখলা। দিশপুৰৰ জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ পৰ্যালোচনা বৈঠক। আৰু বেংককত অনুষ্ঠিত থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ অৱতীৰ্ণ।